আকাশবাণী গুৱাহাটী সন্ধিয়া আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল সমাগত লোকসভা নিৰ্বাচনৰ বাবে আজি বিজেপি মিত্ৰজোঁটৰ হৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সদানন্দ সোণোৱাল তথা কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ নিৰ্বাচনী প্ৰচাৰ, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 85 বছৰ ঊৰ্ধৰ নাগৰিক আৰু বিশেষভাৱে সক্ষমসকলৰ বাবে বাসগৃহৰ পৰা ডাক বেলৰ যোগে ভোটদান প্ৰক্ৰিয়া আৰম্ভ, নিৰ্বাচন আয়োগৰ সুবিধা পৰ্যায়ৰ যোগে 71,000ৰো অধিক আবেদন লাভ, অসমৰ পৰা 2,609খন আবেদন দাখিল, নিৰ্বাচনী ব্যস্ততাৰ মাজতে অসমবাসীৰ ৰঙালী বিহু পালনৰ ব্যাপক প্ৰস্তুতি আৰু IPLৰ আজি প্ৰথমখন খেলত মুম্বাই ইণ্ডিয়ানছৰ দিল্লী কেপিটেলছ জয়ৰ বাবে 235 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ, দ্বিতীয়খন খেলত লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু গুজৰাট টাইটান্ছ মুখামুখি। সমগ্ৰ লোকসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত ব্যাপক প্ৰচাৰ অব্যাহত ৰাখিছে। বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিজেপি মিত্ৰজোঁটৰ কাজিৰঙা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ দাসৰ হৈ গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰী হোজাই আৰু দেৰগাঁৱতো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। ইয়াৰ আগেয়ে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই যোৰহাট সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ কেইবাখনো প্ৰচাৰ সভাত অংশ লয়। এই কাৰ্যসূচীত মন্ত্ৰী পীয়ুষ হাজৰিকা, অজন্তা নেওগ, বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীৰ উপৰি মিত্ৰজোঁটৰ কেইবাগৰাকী নেতা উপস্থিত থাকে। মুখ্যমন্ত্ৰীগৰাকী আজি বিয়লি নিৰ্বাচনী প্ৰচাৰৰ বাবে ডিব্ৰুগড়ত উপস্থিত হোৱাৰ কথা। একেদৰে ডিব্ৰুগড় সমষ্টিৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ লাইপুৰী মৰাণকাৰী গাঁও, মহাকালী চাওৰিচা আৰু নেপালী শিলপথাৰত প্ৰচাৰ চলায়। নৰাং ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াই আজি সমষ্টিটোৰ বিভিন্ন অঞ্চলত আয়োজিত কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। ইপিনে কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে আজি ডিমৌ ৰজাবাৰী বাগিচাত প্ৰচাৰ চলায়। শ্ৰীগগৈয়ে প্ৰচাৰ অভিযানত ভাগ লৈ মনোনয়ন দাখিলৰ দিনাই জয়ী হোৱা বুলি মত প্ৰকাশ কৰে। কংগ্ৰেছ দলৰ আন এগৰাকী নেতা তথা প্ৰাক্তন মন্ত্ৰী এটৰ মুণ্ডাই গহপুৰৰ বিভিন্ন চাহ বাগিচাত দলীয় প্ৰাৰ্থীৰ হকে প্ৰচাৰত অংশ লয়। আনহাতে বিপিএফ দলৰ খাম্পা বৰগোহাঁয়ে আজি কোকৰাঝাৰৰ বিভিন্ন ঠাইত প্ৰচাৰ চলায়। অসম জাতীয় পৰিষদ দলৰ নেতা তথা বিৰোধী ঐক্যমঞ্চৰ ডিব্ৰুগড় সমষ্টিৰ সমৰ্থিত প্ৰাৰ্থী নৰীণ জ্যোতি গগৈয়ে আজি বগীবিল গাঁও পঞ্চায়ত এলেকা, তিনৈ গ্ৰাম বজাৰ প্ৰেক্ষাগৃহ, কপৰগাঁও খোৱাঙকে ধৰি কেইবাটাও স্থানত প্ৰচাৰ চলায়। বিৰোধী ঐক্যমঞ্চৰ অংশীদাৰ হিচাপে CPIM দলেও নৰীণ জ্যোতি গগৈৰ সমৰ্থনত তিনিচুকীয়াৰ চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চলত প্ৰচাৰ চলায়। তৃতীয় পৰ্যায়ত বৰপেটা সমষ্টিত হবলগীয়া নিৰ্বাচনৰ বাবে আজি সমষ্টিটো কংগ্ৰেছ দলৰ প্ৰাৰ্থী দীপ বাৰণে বৰপেটা প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। ইপিনে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত সৰভোগত বিজেপিৰ এখন পৃষ্ঠা প্ৰমুখ সন্মিলনত অংশ লয়। গোলাঘাট জিলাৰ মেৰাপানীত আজি কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং, সম্পাদক পৃথ্বীৰাজ সিং, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে ধৰি ভালেসংখ্যক নেতাই কাজিৰঙা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী মৈত্ৰীতা তিৰ্কীৰ হৈ প্ৰচাৰ চলায়। এই কাৰ্যসূচীত বিধায়ক অখিল গগৈ আৰু নন্দিতা দাস উপস্থিত থাকে। ইপিনে লখিমপুৰ সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদান বৰাই ৰাইজৰ সৈতে আজি মত বিনিময় কৰে। উল্লেখযোগ্য যে বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে তিনিচুকীয়াত এটা নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশ লোৱাৰ কথা। ইপিনে আম আদমী পাৰ্টীৰ নেত্ৰী তথা দিল্লী চৰকাৰৰ মন্ত্ৰী আতিফ সিঙেও কাইলৈৰ পৰা তিনিদিনীয়াকৈ ৰাজ্যখনত প্ৰচাৰ চলোৱাৰ কথা। নেত্ৰীগৰাকীয়ে ডিব্ৰুগড় আৰু শোণিতপুৰ লোকসভা সমষ্টিৰ দলীয় প্ৰাৰ্থী মনোজ থানুৱাৰ আৰু ঋষিৰাজ কন্দিনৰ হৈ প্ৰচাৰ চলাব। তেওঁ কাইলৈ দুলীয়াজনত আপৰ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলোৱাৰ লগতে বিয়লি সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰাৰ কথা। নৰাপিলাত তেওঁ তিনিচুকীয়াত সংবাদ প্ৰতিষ্ঠানৰ সৈতে মত বিনিময়ৰ লগতে মাৰ্ঘেৰিটাত মটৰচাইকেল সমদল আৰু নিৰ্বাচনী সভাত অংশ ল'ব। দহপিলাত তেওঁ তেজপুৰৰ প্ৰাৰ্থীগৰাকীৰ হৈ ৰোড শ্বত অংশ ল'ব। লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনসমূহে ৰাজ্যজুৰি ভোটদাতাসকলৰ বাবে সজাগতা কাৰ্যসূচী আয়োজনকে ধৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 85 বছৰৰ ঊৰ্ধৰ নাগৰিক আৰু বিশেষভাৱে সক্ষমসকলৰ বাসগৃহৰ পৰা ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে। শোণিতপুৰ সংসদীয় সমষ্টিৰ লোকসভা নিৰ্বাচনৰ বাবে জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম শ্ৰেণীৰ বাছনিপ্ৰাপ্ত লোকসকলক পোষ্টেল বেলট পেপাৰৰ জৰিয়তে ঘৰে ঘৰে গৈ ভোটগ্ৰহণ আৰম্ভ হৈছে। এই প্ৰক্ৰিয়া কাইলৈ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। শোণিতপুৰ সংসদীয় সমষ্টিত 2,900গৰাকী ভোটদাতাই বাসগৃহৰ পৰা ভোটদান কৰিব। বাক্সা জিলাৰ বিভিন্ন ঠাইত আজি নিৰ্বাচনী সজাগতামূলক কেইবাখনো সভা অনুষ্ঠিত হয়। ইয়াৰে কেইখনমান সভাত সংগীত শিল্পী মনীষা হাজৰিকাৰ উপৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ লয়। কাৰ্যসূচীসমূহৰ জৰিয়তে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ গুৰুত্ব সন্দৰ্ভত জনসাধাৰণক সজাগ কৰা হয়। তামুলপুৰ বাণিজ্য মহাবিদ্যালয়ৰ বাকৰিটো 4,000 শিক্ষাৰ্থীক লৈ প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ অৰ্থাৎ চুইপ বাহনৰ সহায়ত সজাগতামূলক সভাৰ আয়োজন কৰা হয়। তামুলপুৰ জিলাৰ আয়ুক্ত বিদ্যুৎ বিকাশ সভাপতিয়ে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। কামৰূপ নিৰ্বাচনী জিলাৰ তৃতীয় পৰ্যায়ত হবলগীয়া নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনে তৎপৰতা অব্যাহত ৰাখিছে। জিলা আয়ুক্ত কৃতি জলীয়ে প্ৰকাশ কৰা মতে কামৰূপ নিৰ্বাচনী জিলাৰ তিনিটা বিধানসভা সমষ্টি ক্ৰমে চমৰীয়া, বকুৱা চৰগাঁও আৰু পলাশবাৰী গুৱাহাটী লোকসভা সমষ্টি আৰু হাজো শুৱালকুছি সমষ্টি বৰপেটা লোকসভা সমষ্টিৰ অধীনত আছে। হাতপেট হ'বলগীয়া এই নিৰ্বাচনত মুঠ 8,33,468 ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব। ভোটগ্ৰহণ প্ৰক্ৰিয়া স্বচ্ছ নিকা আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ সকলো প্ৰস্তুতি লোৱা হৈছে বুলি আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। গোলাঘাট জিলাৰ হেমপ্ৰভা বৰবৰা মহিলা মহাবিদ্যালয়ৰ উদ্যোগত তথা জিলাখনৰ শ্বিপ কোষ আৰু জিলা ক্ৰীড়া বিভাগৰ সহযোগত আজি গোলাঘাটত ৰাজ্যিক ভিত্তিত মহিলা হাফ মাৰাথন প্ৰতিযোগিতা আয়োজন কৰা হয়। লোকসভা নিৰ্বাচনত ভোটদাতাৰ সজাগতা বৃদ্ধিৰ বাবে আয়োজিত ভাবিকা শীৰ্ষক এই প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৌৰবিধে অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাত নগাঁও জিলাৰ পাহি কেউতে প্ৰথম স্থান অধিকাৰ কৰে। ইপিনে জিলা প্ৰশাসনসমূহে নিৰ্বাচনী আচৰণ বিধি উলংঘা ৰোধ কৰাৰ বাবেও কঠোৰ পদক্ষেপ লৈছে। লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছৰে পৰা যোৱা 20 দিনৰ ভিতৰত সুবিধা পোৰ্টেলযোগে 73,000ৰো অধিক আবেদন লাভ কৰা হৈছে বুলি দেশৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। এই ক্ষেত্ৰত অসমৰ পৰা 2,609 আবেদন লাভ কৰা হৈছে। উল্লেখযোগ্য যে সুবিধা পোৰ্টেলৰ জৰিয়তে নিৰ্বাচনী প্ৰচাৰৰ সময়ত সমাৱেশৰ আয়োজন, ৰাজনৈতিক দলৰ অস্থায়ী কাৰ্যালয় মুকলি, ঘৰে ঘৰে প্ৰচাৰ, ভিডিঅ' ভেন, হেলিকপ্টাৰ, বাহনৰ অনুজ্ঞাপত্ৰ লাভ কৰা আৰু প্ৰচাৰ সামগ্ৰী বিতৰণ কৰাৰ অনুমতি প্ৰদানৰ ব্যৱস্থা কৰা হয়। আয়োগে প্ৰকাশ কৰা মতে এই পৰ্যন্ত লাভ কৰা 73,379 আবেদনৰ ভিতৰত 44,626 আবেদন গ্ৰহণ কৰা হৈছে। আনহাতে প্ৰায় 11,200 আবেদন অগ্ৰাহ্য কৰা হৈছে আৰু 10,819 আবেদন নাকচ কৰা হৈছে। আয়োগে কয় যে নিৰ্বাচনী ব্যৱস্থাপনাৰ ক্ষেত্ৰত স্বচ্ছতা বজাই ৰখাৰ বাবে সুবিধা পোৰ্টেলে সহায়কৰ ভূমিকা পালন কৰিছে। আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি সুবিধা পোৰ্টেলৰ জৰিয়তে তামিলনাডুৰ পৰা সৰ্বাধিক 23,000 আবেদন লাভ কৰা হৈছে। এই ক্ষেত্ৰত প্ৰায় 12,000 আবেদনেৰে পশ্চিমবংগ দ্বিতীয় আৰু প্ৰায় 9,000 আবেদনেৰে মধ্যপ্ৰদেশ তৃতীয় স্থানত আছে। আয়োগে লগতে প্ৰকাশ কৰা মতে সুবিধা পোৰ্টেল স্বতন্ত্ৰ, নিৰপেক্ষ আৰু স্বচ্ছ নিৰ্বাচনৰ গণতান্ত্ৰিক আদৰ্শ মানি সকলোকে সমান সুযোগ প্ৰদানৰ উদ্দেশ্যে নিৰ্বাচন আয়োগে বিকাশ সাধন কৰা এটা প্ৰযুক্তি। ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰৰ অনুমতিৰ বাবে এই পোৰ্টেলৰ জৰিয়তে অনলাইন আবেদন তথা অনুৰোধ কৰিব পাৰে। এই ক্ষেত্ৰত সকলো পক্ষকে সমান সুযোগ উপলব্ধ কৰোৱাৰ বাবে অফলাইন পদ্ধতিৰেও আবেদন কৰিব পৰা যায় বুলিও আয়োগে প্ৰকাশ কৰিছে।
ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত 19 এপ্ৰিলত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
নিৰ্বাচনী ব্যস্ততাৰ মাজতে অসমবাসীয়ে সপ্তাহৰ ৰঙালী বিহু পৰম্পৰাগত উৎসৱ উদ্দীপনাৰে পালন কৰিবলৈ সাজু হৈছে। বিহুলৈ মাজত 5টা দিন বাকী থকা অৱস্থাত ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে উখল মুখল পৰিৱেশে বিৰাজ কৰিছে। বিভিন্ন অঞ্চলত পৰম্পৰা অনুসৰি বিহু পালনৰ বাবে ৰাইজ সাজু হোৱাৰ সমান্তৰালভাৱে পঞ্চ বিহু উদযাপনলৈ প্ৰস্তুতি চলিছে। বিহু হুঁচৰি, নাচৰ আখৰাৰ লগতে সংগীত শিল্পীসকলেও বিহু মঞ্চত জনসাধাৰণক মনোৰঞ্জন দিয়াৰ বাবে পূৰ্ণগতিত আখৰা চলাইছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত পঞ্চ বিহু আৰু মুকলি বিহু উদযাপন কৰা হ'ব। ইপিনে চৰাইদেউ অঞ্চলৰ ছাত্ৰসন্থাৰ উদ্যোগত পহিলা বহাগত হ'বলগীয়া চতুৰ্দশ বাৰ্ষিক মুকলি বিহু লাইফুটা আজি মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত স্থাপন কৰা হয়। উজনি অসমৰ বিভিন্ন অঞ্চলত বিহুৰ উলহ মালহ পৰিলক্ষিত হোৱাৰ লগতে নামনি অসমতো জনসাধাৰণে বিহুৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। নলবাৰী জিলাৰ বালিকাৰত সাদিনীয়াকৈ বিহু নাচ আৰু লোকবাদ্যৰ কৰ্মশালা অনুষ্ঠিত হৈছে। জিলাখনৰ বিভিন্ন প্ৰান্তত সদৌসম ছাত্ৰসন্থাৰ লগতে অন্যান্য অনুষ্ঠানৰ উদ্যোগত কৰ্মশালাৰ আয়োজন কৰা হৈছে। মানৱ সভ্যতাৰ দ্ৰুত বিকাশৰ নেতিবাচক প্ৰভাৱ জীৱ জগতৰ ওপৰত বিভিন্ন প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। ইয়াৰ ফলত গছ গছনিৰ বিভিন্ন প্ৰজাতি তথা ভালেমান জীৱ প্ৰজাতি বিলুপ্তপ্ৰায় হৈছে। তেনে ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে ৰাজ্যখনৰ অগ্ৰণী প্ৰকৃতিপ্ৰেমী সংগঠন প্ৰকৃতিপ্ৰেমী মঞ্চৰ ৰাজ্যৰ বিভিন্ন স্থানত চৰাই বাস সংস্থাপন কৰি আহিছে। গছে গছে থাকে বুলি পক্ষীৰালয় ধৰালৈ নাহে কাহানী প্ৰলয় শীৰ্ষক বাহিৰে সংগঠনটোৱে আজি বটদ্ৰৱা থানাৰ সমীপৰ দৌল মন্দিৰ প্ৰাংগণত চৰাই কৃত্ৰিম বাস সংস্থাপন কৰে। এই কাৰ্যসূচীত থান পৰিচালনা সমিতিৰ সভাপতি তথা সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্তৰ লগতে ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি অনুষ্ঠিত দুখন খেলৰ প্ৰথমখনত মুম্বাই ইণ্ডিয়ানছে দিল্লী কেপিটেলছক জয়ৰ বাবে 235 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত বিয়লি 3:30 বজাৰ পৰা অনুষ্ঠিত খেলখনৰ আৰম্ভণিতে মুম্বাই ইণ্ডিয়ানছে বেটিং কৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 236 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত দিল্লী কেপিটেলছে এই বাতৰি যুগুতোৱাৰ পৰলৈকে 15 অভাৰত 3টা উইকেট হেৰুৱাই 144 ৰাণ সংগ্ৰহ কৰিছে। আনহাতে সন্ধিয়া 4:30 বজাত লক্ষ্ণৌৰ শ্ৰী অটল বিহাৰী বাজপেয়ী একালা ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া দ্বিতীয়খন খেলত লক্ষ্ণৌ ছুপাৰ জায়ান্টছ গুজৰাট টাইটান্ছৰ মুখামুখি হ'ব। বিগত সপ্তাহত আঞ্চলিক বাতৰিত স্থান লাভ কৰা উল্লেখযোগ্য বাতৰিসমূহত আলোকপাত গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীৰ পৰা।
সমাগত লোকসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ ব্যাপক প্ৰচাৰ অভিযান। ৰাজ্যৰ তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া পাঁচটা লোকসভা সমষ্টিৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰসমূহ পৰীক্ষাৰ অন্তত 62গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ বুলি ঘোষণা। অসম লোকসেৱা আয়োগৰ 2013 বৰ্ষৰ পৰীক্ষাত সংঘটিত অনিয়ম সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটৰ প্ৰতিবেদন দাখিল। ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত ৰাজ্যৰ 22খন জিলাত ক্ষয়ক্ষতিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি বিগত সপ্তাহৰ আঞ্চলিক বাতৰিত স্থান লাভ কৰে। আসন্ন লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যতো ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ পৰিছে। বিজেপি কংগ্ৰেছকে ধৰি বিভিন্ন ৰাজনৈতিক দলে নিজা প্ৰাৰ্থীসকলৰ সমৰ্থনত প্ৰচাৰ চলাইছে। বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিগত সপ্তাহত বহুকেইখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। যোৱা 5 এপ্ৰিলত ডঃ শৰ্মাই তিতাবৰৰ বোকাহোলা চাহ বাগিচাত অনুষ্ঠিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। সমাৱেশ ৰাইজক উদ্দেশ্যি দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত অসম তথা উত্তৰ পূৰ্বাঞ্চলক বিশ্বৰ সন্মুখত পৰিচিত কৰিবলৈ ভালেমান পদক্ষেপ লোৱা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীৰ 26বাৰ অসম ভ্ৰমণে অসমৰ বিভিন্ন পৰ্যটন ক্ষেত্ৰসমূহ বিশ্ববাসীক চিনাকি কৰাই দিয়া বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উল্লেখ কৰে। আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱা 5 এপ্ৰিলত ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ডিগবৈত বিজয় সংকল্প সমদলত অংশগ্ৰহণ কৰাৰ পাছত টিংখাঙৰ ঔগুৰিত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত অভিযান চলায়। ইফালে কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে লখিমপুৰ লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ জোনাইত নিৰ্বাচনী প্ৰচাৰ চলায়। ইফালে কংগ্ৰেছ দলৰ হৈ যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈ, নগাঁও লোকসভা সমষ্টিত প্ৰদ্যুৎ বৰদলৈ, ধুবুৰী লোকসভা সমষ্টিত ৰকিবুল হুছেইন, বৰপেটা লোকসভা সমষ্টিত দীপ বায়ন, ডিব্ৰুগড় সমষ্টিত অসম জাতীয় পৰিষদৰ লুৰিণ জ্যোতি গগৈ বিগত সপ্তাহত বিভিন্ন স্থানত প্ৰচাৰ চলায়। ৰাজ্যৰ দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া 5টা লোকসভা সমষ্টিৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰসমূহৰ যোৱা 5 এপ্ৰিলত পৰীক্ষা কৰা হয়। পৰীক্ষাৰ অন্তত 62গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ বুলি ঘোষণা কৰা হয়। উল্লেখযোগ্য যে লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে 8 এপ্ৰিল। ৰাজ্যৰ লোকসভা নিৰ্বাচন স্বচ্ছ আৰু নিয়াৰিকৈ পৰিচালনাৰ বাবে নিৰ্বাচন আয়োগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। সেই অনুসৰি নিৰ্বাচনত স্পৰ্শকাতৰ হিচাপে বিবেচিত হ'বলগীয়া ভোটকেন্দ্ৰসমূহত ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰাৰ লগতে কেন্দ্ৰৰ ভিতৰে বাহিৰে CAPF অৰ্থাৎ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী নিয়োগ কৰা হ'ব। তদুপৰি EVMসমূহ অনা নিয়া কৰা বাহনসমূহৰ GPS সংলগ্ন কৰা হ'ব। ইতিমধ্যে নিৰাপত্তা বাহিনীৰ 60টা কোম্পানী নিয়োগৰ ব্যৱস্থা কৰা হৈছে আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তসমূহত জনসাধাৰণৰ আহ্বানৰ ক্ষেত্ৰত চোকা দৃষ্টি ৰখা হৈছে। তদুপৰি জ্যেষ্ঠ নাগৰিক সন্তানসমূহ আৰু দিব্যাংগসকলক অপেক্ষা নকৰাকৈ ভোটদানৰ সুবিধা প্ৰদান কৰা হ'ব। আনহাতে 85 বছৰ ঊৰ্ধৰ জ্যেষ্ঠ নাগৰিক আৰু 45%তকৈও অধিক শাৰীৰিক প্ৰতিবন্ধকতা থকা লোকসকলে ইচ্ছা কৰিলে নিজৰ বাসগৃহৰ পৰা ভোটদান কৰিব পাৰিব। ইপিনে ৰাজ্যখনৰ নিৰ্বাচন প্ৰযুক্তিৰ সহায় পৰিচালনা কৰাৰ বাবে আয়োগে ভালেমান অত্যাধুনিক ব্যৱস্থা গ্ৰহণ কৰিছে। ভোটদাতাৰ তালিকা প্ৰস্তুত কৰাৰ বাবে ইৰুনেট নামৰ ছফটৱেৰ ব্যৱহাৰৰ উপৰিও ৰাজ্যখনৰ নিৰ্বাচন আচৰণ বিধি উলংঘাৰ ঘটনা পৰিলক্ষিত হোৱা মাত্ৰেই নিৰ্বাচন আয়োগক অৱগত কৰিবলৈ চি ভিজিল এপ জনসাধাৰণৰ বাবে মুকলি কৰা হৈছে। ভোটদান সৰ্বাম্মক কৰি তোলাৰ বাবে স্বীপ কাৰ্যসূচীৰ অধীনত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অসমৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যখনৰ কেইবাটাও লোকসভা সমষ্টিত নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত সাধাৰণ পৰ্যবেক্ষক উপস্থিত হয়। তেওঁলোকে বিভিন্ন নিৰ্বাচনী জিলাৰ দায়িত্বাসী বিষয়াসকলৰ সৈতে মিলিত হৈ নিৰ্বাচনৰ প্ৰস্তুতি আৰু অগ্ৰগতিৰ বুজ লয়। আনহাতে কেইবাগৰাকী পৰ্যবেক্ষকে 85 বছৰ ঊৰ্ধৰ আৰু বিশেষভাৱে সক্ষম ভোটদাতাসকলৰ বাবে ঘৰে ঘৰে সম্পন্ন কৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া পৰ্যবেক্ষণ কৰে। ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত বিগত সপ্তাহত ৰাজ্যৰ 22খন জিলাত ক্ষয়ক্ষতি হৈছে। চৰকাৰী তথ্য অনুসৰি ধুমুহা, বজ্ৰপাত আৰু নাৱৰ দুৰ্ঘটনাত কেইবাগৰাকীও লোকৰ মৃত্যু হয়। মৃত্যু হোৱা লোকসকল কাছাৰ, পূব কাৰ্বি আংলং, ওদালগুৰি আৰু দক্ষিণ শালমৰাৰ বুলি জানিব পৰা গৈছে। এই আছিল বিগত সপ্তাহত আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰিত স্থান লাভ কৰা বাতৰিৰ চমু অৱলোকন।
সমগ্ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি বিজেপি মিত্ৰজোঁটৰ হৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল তথা কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ নিৰ্বাচনী প্ৰচাৰ, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 85 বছৰৰ ঊৰ্ধৰ নাগৰিক আৰু বিশেষভাৱে সক্ষমসকলৰ বাবে বাসগৃহৰ পৰা ডাকবেলৰ যোগে ভোটদান প্ৰক্ৰিয়া আৰম্ভ, নিৰ্বাচন আয়োগৰ সুবিধা পৰ্টেলযোগে 73,000ৰো অধিক আবেদন লাভ, অসমৰ পৰা 2,609খন আবেদন দাখিল, আৰু IPLৰ আজি প্ৰথমখন খেলত মুম্বাই ইণ্ডিয়ানছৰ দিল্লী কেপিটেলছক জয়ৰ বাবে 235 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ, দ্বিতীয়খন খেলত লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু গুজৰাট টাইগাৰ্ছ মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।